এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কাইলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা 9 বজাৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত সৰ্বধৰ্ম প্ৰাৰ্থনা ভূপেন্দ্ৰ সংগীত নৃত্যানুষ্ঠানৰ আয়োজন কৰা হ'ব। লতাশিল খেলপথাৰত দিনৰ 11 বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সোঁৱৰি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ'ব। কামৰূপ মহানগৰ জিলাৰ কাৰ্যসূচীত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ আন আন ঠাইতো কাইলৈ ডঃ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সুধাকণ্ঠৰ মৃত্যুদিন উপলক্ষে হোজাইৰ শংকৰদেৱ নগৰৰ কছাৰী ময়দানত 5,000তকৈ অধিক শিল্পীয়ে একেলগে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব। তিনিচুকীয়া জিলাত বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজে ভূপেন্দ্ৰ সংগীত আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। কাৰ্বি আংলং জিলাৰ ডিফু কাছা ষ্টেডিয়ামতো সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী উপলক্ষে 5,000 শিল্পীয়ে মানৱ শৃংখল কাৰ্যসূচী অনুষ্ঠিত কৰিব। সুধাকণ্ঠৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে গীতটিৰ পৰিৱেশনেৰে হাওৰাঘাট আৰু বোকাজান মহকুমাৰ পৰা শিল্পী, জ্যেষ্ঠ নাগৰিক, ছাত্ৰ ছাত্ৰী আৰু সাংস্কৃতিক সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত এই মানৱ শৃংখল গঢ়ি তোলা হ'ব। সুধাকণ্ঠৰ মৃত্যুৰ দিন উপলক্ষে চৰাইদেউ জিলা প্ৰশাসনে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। জিলাখনৰ 3,000 শিল্পীয়ে কাইলৈ সুধাকণ্ঠৰ কেইবাটাও গীত পৰিৱেশন কৰিব। মন্ত্ৰী যোগেন মোহনে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল'ব। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ নিৰ্দেশ মৰ্মে যোৰহাট জিলা প্ৰশাসনেও বিশ্ববৰেণ্য শিল্পীগৰাকীৰ মৃত্যুবাৰ্ষিকী পালন কৰিব। এই অনুষ্ঠানৰ অংশস্বৰূপে যোৰহাট ষ্টেডিয়ামৰ লগতে তিতাবৰ, টিয়ক আৰু মৰিয়নী সমজিলাত পৃথকে পৃথকে কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। জিলা পৰ্যায়ৰ কাৰ্যসূচীত মন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশ ল'ব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠিত ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে আজি দ্বিতীয় দিনা দুগৰাকী ব্যক্তিৰ লিখিত তথ্য গ্ৰহণ কৰে। গুৱাহাটীৰ চানমাৰী খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ চৌহদত এই আয়োগৰ সাক্ষ্য গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদ আৰু ব্যৱসায়ী তথা চলচ্চিত্ৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনে আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত লিখিত তথ্য শপতনামা ৰূপত আয়োগক প্ৰদান কৰে। উল্লেখযোগ্য যে প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ছিংগাপুৰলৈ গৈ এজাহাৰ দাখিল কৰিছিল। আয়োগত তথ্য প্ৰদানৰ পাছত সাংবাদিকৰ আগত আহমেদে এইদৰে কয়।
যিহেতু বিষয়টো দুখন দেশৰ মাজত যেতিয়া জড়িত হৈ পৰিছে, মই নিশ্চয় গম পাই মই দুবাৰকৈ ছিংগাপুৰ গ'লোঁ। প্ৰথম গোচৰ ৰুজু কৰিলোঁ, যোৱা 1 তাৰিখে আকৌ যায় মই 3 তাৰিখে আহিলোঁ। কি হৈছে কি নাই হোৱা, যিহেতু ন্যায় প্ৰক্ৰিয়া এগৰাকী ৰানিং জাজৰ জৰিয়তে চলি আছে, আমাৰো দায়িত্ব যে তাত কি হৈছিলে, ইয়াত কি হৈ আছে, সেই কথাখিনি আমি ন্যায়ত কোৱাৰ পিছতেহে এটা সিদ্ধান্ত ল'ব পৰা যাব।
উল্লেখযোগ্য যে এই আয়োগে অহা 21 নৱেম্বৰলৈ দিনৰ 12:30 বজাৰ পৰা বিয়লি 4 বজালৈ এই সাক্ষ্য গ্ৰহণ কৰিব। অৱশ্যে কালি প্ৰথম দিনা আয়োগৰ সন্মুখত কোনো লোকে সাক্ষ্য প্ৰদান নকৰিলে। আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ 4টা মূল বিষয়ৰ তদন্ত কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 8 ডিচেম্বৰতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগনামা দাখিল কৰা হ'ব বুলি প্ৰকাশ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আজি আৰম্ভ হৈছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাচাৰকুচি, তামোলপুৰ, নগাঁও, মৰিগাঁওকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। মাজুলীৰ 67খন ৰাস মহোৎসৱৰ কেইবাখনো আজিৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। জিলাখনৰ উত্তৰ কমলাবাৰী সত্ৰত 352 বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত ব্ৰজাৱলী ভাষাত আজি, কাইলৈ আৰু পৰহিলৈ কমলাকান্ত আটা ক্ষেত্ৰত ৰাস অনুষ্ঠিত হ'ব। এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু উত্তৰ কমলাবাৰী শংকৰদেৱ কৃষ্টি সংঘৰ সহযোগত মাজুলী ৰাসলীলা পৰম্পৰা নান্দনিকতা আৰু প্ৰত্যাহ্বান শীৰ্ষক এখন আলোচনাচক্ৰ আয়োজন কৰা হৈছে। আউনীআটী, চামগুৰি, বেঙেনাআটীকে ধৰি প্ৰায়বোৰ সত্ৰতে শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হ'ব। ৰাসৰ পৰিপ্ৰেক্ষিতত 6 নৱেম্বৰত মাজুলীত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। চৰাইদেউ জিলাৰ মোহনগাঁৱৰ ৰজাপুখুৰী বৰনামঘৰত কাইলৈৰ পৰা 3দিনীয়াকৈ ৰাসলীলা মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱৰ প্ৰথম দিনা ভাওনা আৰু 6 আৰু 7 নৱেম্বৰত মহাৰাস প্ৰদৰ্শন কৰা হ'ব। গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ অসম নাগালেণ্ড সীমান্তৰ চি আৰ পি এফ শিবিৰৰ সমীপৰ চেতিয়া গাঁৱত আজি অসম আৰক্ষী আৰু চি আৰ পি এফে অভিযান চলাই এটা গঁড় খৰ্গ উদ্ধাৰ কৰে। গাঁওখনৰ মজিবুৰ ৰহমান নামৰ লোকজনৰ বাসগৃহত উদ্ধাৰ কৰা খৰ্গটোৰ ওজন 1 কেজি 200 গ্ৰাম বুলি জানিব পৰা গৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।